सुपर हिट्स 93.5 रेड एफएम मॉर्निंग नंबर 1 ऑफ मंडे और इट चार गाने चिपके खुनार लगे लगे खमो हो गलम डीन टूर हॉरर स्कोप और এইকেইদিন হৰস্কোপ হৈছে বহুতৰ কাৰণে বৰষুণ কাৰণ শিল বৃষ্টি ধুমুহা আৰু নেৰানপৰা বৰষুণে এতিয়া বহুতৰ কাৰণে বিপদো কঢ়িয়াই আনিছে গুৱাহাটীৰ বহুতো অঞ্চলত হৈছে লেণ্ডশ্লাইড আৰু দেখা গৈছে যে বহুতে ইয়াৰ কাৰণে কিন্তু বহুতো সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে গতিকে আমি সাৱধানটো হবই লাগিব আৰু তাৰ উপৰি এই বতৰ মন কৰি আপুনি আপোনাৰ ছেফটিটো সদায় মনত ৰাখিব কাৰণ নিশা যেতিয়া ঘৰলৈ আমি ঘূৰি আহোঁ তেতিয়া হাতত যদি আমাৰ টৰ্চ নাথাকে বা আমি যদি নাজানো আমাৰ লেনটো তেতিয়া কিন্তু বিৰাটে সমস্যা হয় গতিকে তেনে অৱস্থাত আপুনি এটা হাতত ছাতি ৰেইনকোট আৰু তাৰ লগে লগে এটা টৰ্চ নিজৰ বেগত এজ এ বেকআপ থবলৈ একেবাৰে নাপাহৰিব কাৰণ এইকেইদিন ৱেডাৰ আপডেট মতেও কিন্তু আৰু সাংঘাতিকভাৱে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাৰু এতিয়া ইয়াৰ লগে লগে মই কিন্তু প্লে কৰিবলৈ লৈছো আকৌ বঢ়িয়া এটা ট্ৰেক আপুনি এনজয় কৰি আছে আজিৰ মৰ্ণিং নাম্বাৰ 1 93.5 ৰেড এফ এম বজাতে ৰহক